গীতমালা 38 অধ্যায় ডাউদৰ ৰচিত গীত স্মৰণাৰ্থক উৎসৰ্গৰ গীত। হে যিহোৱা, তোমাৰ ক্ৰোধত মোক ধমকি নিদিবা, তোমাৰ প্ৰচণ্ড কোপত মোক শাস্তি নিদিবা। কিয়নো তোমাৰ কাঁড়বোৰে মোক বিন্ধিছে, তোমাৰ হাতে মোক বৰকৈ হেঁচি ধৰিছে। তোমাৰ ক্ৰোধৰ কাৰণে মোৰ শৰীৰত কতো সুস্থতা নাই, মোৰ পাপৰ কাৰণে মোৰ অস্থিৰবোৰত স্বাস্থ্য নাই। মোৰ মূৰৰ ওপৰলৈকে মোৰ অনেক অপৰাধবোৰ উঠিছে, সেইবোৰ মোৰ বাবে বব নোৱাৰা অতি গধুৰ বোজাৰ নিচিনাও হৈছে। মোৰ অজ্ঞানতাৰ কাৰণে মোৰ ঘাঁহবোৰ গেলি দুৰ্গন্ধময় হৈছে। মই দুখ পাই বৰ কোজা হৈ পৰিছো, ওৰে দিনটো শোকাতুৰ হৈ ফুৰিছো। মোৰ কঁকালত জ্বলা পোৰাৰ বিষ হৈছে, মোৰ শৰীৰ কতো সুস্থতা নাই। মই বৰ দুৰ্বল আৰু ভাগি পৰিছো, মনৰ ব্যাকুলতাত মই কেঁকাই আছো। হে যিহোৱা, মোৰ সকলো কামনা বাসনা তুমি জানা, মোৰ হুমুনিয়াহ তোমাৰ পৰা লুকাই থকা নাই। মোৰ বুকু ধপধপাইছে, মোৰ শক্তি নোহোৱা হৈ গৈছে, এনেকি মোৰ চকু অন্ধকাৰ হৈ গৈছে। মোৰ এই অৱস্থা দেখি বন্ধু বান্ধৱ আৰু সংগীসকলে মোৰ আপদৰ পৰা আঁতৰত থিয় হৈ থাকে, মোৰ চুবুৰীয়াসকলেও আঁতৰত থাকে। যিসকলে মোৰ প্ৰাণ বিচাৰে তেওঁলোকে মোলৈ ফান পাতিছে, যিসকলে মোৰ অনিষ্ট কৰিবলৈ বিচাৰে তেওঁলোকে ধ্বংসৰ কথা কয়। তেওঁলোকে ওৰে দিনটো কেৱল চলনা কৰিবলৈকে চিন্তা কৰি থাকে। মই কলা মানুহৰ নিচিনা হলো, একোকে নুশুনো, মই মুখ মেলিব নোৱাৰা বোবা মানুহৰ নিচিনা হলো। যি মানুহে নুশুনে, যাৰ মুখত কোনো উত্তৰ নাই, মই এনে মানুহৰ নিচিনাই হলো। হে যিহোৱা, মই তোমালৈহে অপেক্ষা কৰি আছো। হে মোৰ ঈশ্বৰ যিহোৱা, তুমিয়েই উত্তৰ দিবা। মই প্ৰাৰ্থনা কৰি কওঁ, যেতিয়া মোৰ ভৰি পিছলি যায় মোৰ বিৰুদ্ধে যিসকলে অহংকাৰ কৰে, তুমি তেওঁলোকক মোৰ ওপৰত আনন্দ কৰিবলৈ নিদিবা। মইতো প্ৰায় পৰিয়েই গ'লো, মোৰ ক্লেশ সদায় মোৰ লগতে আছে। মোৰ অপৰাধ মই স্বীকাৰ কৰিছো, মোৰ পাপৰ কাৰণে মই দুখিত হৈছো। যিসকল অকাৰণতে মোৰ শত্ৰু হৈছে তেওঁলোক শক্তিশালী, যিসকলে অকাৰণে মোক ঘৃণা কৰে তেওঁলোক অনেক। মোৰ উপকাৰৰ সলনি তেওঁলোকে মোলৈ অপকাৰহে কৰে, যদিও মই সৎকৰ্ম কৰোঁ তেওঁলোক মোৰ বিৰোধী। হে যিহোৱা, মোক ত্যাগ নকৰিবা, হে মোৰ ঈশ্বৰ, মোৰ ওচৰৰ পৰা তুমি আঁতৰত নাথাকিবা। হে মোৰ যিহোৱা, মোৰ পৰিত্ৰাণকৰ্তা, মোক সহায় কৰিবলৈ তুমি শীঘ্ৰে আহা।